এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ উজনি অসমৰ বাতৰি কৈছো মঞ্জিত গগৈয়ে। বিধানসভা নিৰ্বাচনত 126টা সমষ্টিৰ বাবে 818জন প্ৰতিদ্বন্দ্বীয়ে 1391খন মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কালি শেষৰ দিনা বিভিন্ন জিলাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে দলীয় সতীৰ্থৰ উপস্থিতিত সমদল উলিয়াই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বোকাখাট সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ অতুল বৰাৰ মনোনয়নৰ সময়ত উপস্থিত থাকে। ইয়াৰ পাছত বিজেপি নেতাগৰাকীয়ে নগাঁৱত মিত্ৰদল অসম গণ পৰিষদৰ কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেশৱ মহন্তৰ মনোনয়ন দাখিলতো সংগ দিয়ে। গোলাঘাট জিলাত 5টা বিধানসভা সমষ্টিৰ বাবে মুঠ 19গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। ইয়াৰ ভিতৰত কংগ্ৰেছৰ বিতুপন শইকীয়া আৰু ৰজলীনা তিৰ্কী, নিৰ্দলীয় ৰুবুল বৰা, বিজেপিৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু মৃদুল দত্ত, আপৰ আশীষ হাজৰিকাৰ নাম উল্লেখযোগ্য। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও কালি যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে। অখিল গগৈ আৰু লৰিণজ্যোতি গগৈয়ে তেওঁক সংগ দিয়ে। ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টিত কালি 24জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। জ্যেষ্ঠ বিজেপি নেতা আৰু মন্ত্ৰী বিমল বৰাক মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংগ দিয়ে। তেলীয়ে নিজেও দুলীয়াজান সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক মনোনয়ন দাখিল কৰাৰ সময়ত কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংগ দিয়ে। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত পূৰ্বৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিজেপিৰ বিনোদ হাজৰিকাই মনোনয়ন দাখিল কৰে। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ সৈতে বিজেপি প্ৰাৰ্থীগৰাকীৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। তিনিচুকীয়াত 27জন প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। তিনিচুকীয়া সমষ্টিত 8জন, নৱগঠিত মাকুম সমষ্টিত 6জন, ডিগবৈত 5জন, মাৰ্ঘেৰিটা আৰু ডুমডুমাত 2জন আৰু শদিয়াত 4জন প্ৰাৰ্থীয়ে ঢুলে ডগৰে মনোনয়ন দাখিল কৰে। ধেমাজিত কালি মনোনয়ন দাখিলৰ অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী ডাঃ ৰণোজ পেগু, জীৱন গগৈ আৰু ভুৱন পেগুকে ধৰি সৰ্বমুঠ 15জনে মনোনয়ন দাখিল কৰে। কংগ্ৰেছৰ ৰাজু মেদক, তৃণমূল কংগ্ৰেছৰ নৰেন্দ্ৰনাথ পাও, নিৰ্দলীয় বাবুল সোণোৱাল আৰু ভোটাৰ্ছ পাৰ্টীৰ ললিত পেগুৱেও কালি মনোনয়ন দাখিল কৰে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে কালি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰে। নিউ গুৱাহাটী সমষ্টিত মনোনয়ন দাখিল কৰি কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰাই এনেদৰে কয়।
আৰু আশা কৰিছো তেওঁ যাতে নিউ গুৱাহাটী সমষ্টিবাসী ৰাইজৰ মনৰ কথা যাতে বুজ লয়। তেখেতৰ বহুত অভিজ্ঞতা আছে, তেখেতে বিধায়কো আছিলে আৰু মই যিমানখিনি জানো তেখেতে একেবাৰে পাৰ্টি মেন। তেওঁ যেনেকে বাজপেয়ী ভৱনত কাম কৰি আছিলে ঠিক সেইদৰে মই ৰাজীৱ ভৱনত কাম কৰি আছিলো। আমাৰ মাজত খুব ভাল যুঁজ এখন হ'ব আৰু আমি সদায় নিজৰ কেতিয়াও আমাৰ তেখেতৰ বিৰুদ্ধে মই কেতিয়াও ব্যক্তিগত মন্তব্য কেতিয়াও নকৰো, কাৰণ আমাৰ যুঁজখন এইটো আইডিয়লজিৰ যুঁজ, এইটো নীতিৰ যুঁজ, নীতিৰ আদৰ্শ যুঁজ আৰু নৱপ্ৰজন্মৰ আমি দুজনৰ প্ৰতিনিধি হিচাপে আমি ওলাই আহিছো আৰু মই আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকে আমাক আগুৱাই দিছে, আমাৰ দীপ্তৰঞ্জন ডাঙৰীয়াক বিজেপি দলে আগুৱাই দিছে, আমাৰ মাজত খুব ভাল যুঁজ এখন হ'ব। ৰাইজে যাকে আশীৰ্বাদ কৰে আমি নিশ্চয়কৈ আমি দুজনে চেষ্টা কৰিম ৰাইজৰ হেকে।
তিনিচুকীয়া জিলাৰ জাগুনৰ অসম আৰক্ষীৰ শিবিৰত দেওবাৰে পুৱতি নিশা হোৱা আক্ৰমণৰ ঘটনাৰ বুজ ল'বলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি তিনিচুকীয়া ভ্ৰমণ কৰে। শ্ৰীসিঙে এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। শ্ৰীসিঙে কালি তিনিচুকীয়াত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে আইন শৃংখলাজনিত বিষয়সমূহ আলোচনা কৰে। জাগুনৰ ঘটনাস্থলী পৰিদৰ্শনৰ পাছত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে তিনিচুকীয়া আৰক্ষী অতিথিশালাত সেনাবাহিনী আৰু আৰক্ষীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। তিনিচুকীয়া জিলাৰ লগতে উজনি অসমৰ জিলাকেইখনৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আয়োজিত এই বৈঠকত জিলাকেইখনৰ সেনাবাহিনী আৰু আৰক্ষীৰ চোৰাংচোৱাসকলৰ লগতে আৰক্ষী মহাপৰিদৰ্শক জিতমল দলে আৰু ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী বিষয়া অভিজিত গৌৰৱ দিলীপ তথা তিনিচুকীয়াৰ জ্যেষ্ঠ আৰক্ষী বিষয়া মায়ংক কুমাৰ উপস্থিত থাকে। নিৰ্বাচন আয়োগে সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দূৰদৰ্শন আৰু আকাশবাণীত বিনামূলীয়া সম্প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহক ডিজিটেল ভাউচাৰ আবণ্টন দি নিৰ্দেশনা জাৰি কৰিছে। জনপ্ৰতিনিধিত্ব আইন 1951ৰ ক ধাৰাৰ অধীনত অসম, কেৰালম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি নিৰ্বাচন হ'বলগীয়া 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলক সম্প্ৰচাৰৰ বাবে নিৰ্দিষ্ট সময়ৰ ডিজিটেল ভাউচাৰ প্ৰদান কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত প্ৰতিটো দলক দূৰদৰ্শন আৰু আকাশবাণীত বিনামূলীয়াকৈ 45 মিনিটকৈ প্ৰচাৰৰ বাবে নিৰ্ধাৰিত সময়সীমা দিয়া হৈছে। পূৰ্বৰ বিধানসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ ফলাফলৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত সময়ো আবণ্টন দিয়া হৈছে। দলীয় সম্প্ৰচাৰৰ উপৰি দূৰদৰ্শন আৰু আকাশবাণীত দুটাকৈ আলোচনাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।